প্ৰথম ৰাজাৱলী চৈধ্য অধ্যায়। যাৰ বিৰামৰ বিৰুদ্ধে অহিয়াই কোৱা ভাৱবাণী, যাৰ বিৰামৰ মৃত্যু, ৰহ বিৰামৰ ৰাজত্ব। সেই সময়ত যাৰ বিৰামৰ পুত্ৰ অবিয়া বেমাৰত পৰিছিল, তেতিয়া যাৰ বিৰামে নিজৰ পত্নীক ক'লে, হেৰা উঠা, তোমাক যেন আন লোকে মোৰ পত্নী বুলি চিনি নাপায় তাৰ বাবে তুমি ছদ্মবেগ ধৰা আৰু চিলুলৈ যোৱা, কিয়নো যি অহিয়া ভাববাদীয়ে এই জাতিৰ ওপৰত মই ৰজা হোৱাৰ কথা কৈছিল তেওঁ সেই ঠাইত আছে। তুমি তোমাৰ হাতত দহোটা পিঠা, কিছু মূৰমূৰীয়া পিঠা আৰু এটেকেলি মৌ লৈ অহিয়াৰ ওচৰলৈ যোৱা। ল'ৰাটিৰ যি ঘটিব তেওঁ সেই বিষয়ে তোমাক ক'ব। তেতিয়া যাৰ বিৰামৰ পত্নীয়ে সেইদৰে কৰিলে আৰু তেওঁ উঠি চিলুত থকা অহিয়াৰ ঘৰলৈ গ'ল। সেই সময়ত অহিয়াই চকুৰে নেদেখা হৈছিল, কাৰণ তেওঁ অতি বয়স হোৱাত তেওঁৰ চকু দৃষ্টিহীন হৈছিল। তেতিয়া জিহুৱাই অহিয়াক ক'লে, চোৱা, যাৰ বিৰামৰ পত্নীয়ে নিজৰ ল'ৰাটিৰ বিষয়ে সুধিবলৈ তোমাৰ ওচৰলৈ আহিব, কিয়নো ল'ৰাটি বেমাৰত পৰিছে। তুমি তাইক অমুক তমুকৰ কথা ক'বা, কাৰণ তাই যেতিয়া আহিব তেতিয়া আন মহিলাৰ বেগ ধৰিব। পাছত তাই দুৱাৰেদি সোমাই অহা লগে লগে অহিয়াই তাই ভৰিৰ শব্দ শুনা পালে। তেতিয়া তেওঁ ক'লে, সেই যাৰ বিৰামৰ পত্নী, ভিতৰলৈ আহা, তুমি কিয় আন মহিলাৰ বেগ ধৰিছা? তোমাক অশুভ কথা ক'বলৈ মই আজ্ঞা পালোঁ। তুমি গৈ যাৰ বিৰামক কোৱাগৈ, ইজৰাইলৰ ঈশ্বৰ যিহুৱাই এই কথা কৈছে, মই প্ৰজাসকলৰ মাজৰ পৰা তোমাক ওখ পদত নিযুক্ত কৰিলোঁ আৰু মোৰ প্ৰজা ইজৰাইলৰ ওপৰত তোমাক অধিপতি পাতিলোঁ। মই দাউদৰ বংশৰ পৰা ৰাজ্য কাঢ়ি লৈ তোমাক দিলোঁ, তথাপি মোৰ দাস দাউদে মোৰ আজ্ঞা পালন কৰিছিল আৰু মোৰ দৃষ্টিত যি ন্যায় অকল তাকেই কৰিবলৈ নিজৰ সকলো মনৰ সৈতে মোৰ পাছত চলিছিল। তুমি তেওঁৰ দৰে হ'বলৈ নোৱাৰিলা, কিন্তু তোমাৰ পূৰ্বৰ সকলো লোকতকৈও তুমি অধিক কুকৰ্ম কৰিলা। বিশেষকৈ মোক খঙত উত্তেজিত হ'বলৈ তুমি গৈ ইতৰ দেৱতাবোৰ আৰু হাঁচত ঢলা প্ৰতিমাবোৰ নিৰ্মাণ কৰিলা আৰু মোক হ'লে পিঠিৰ পাছলৈ পেলাই দিলা। এই হেতুকে চোৱা, মই তোমাৰ বংশলৈ অমংগল ঘটাম আৰু তোমাৰ সম্বন্ধীয়া প্ৰত্যেকজন পুৰুষক ইজৰাইলৰ মাজৰ বন্দী আৰু মুক্ত অৱস্থাত থকা লোকসকলক সম্পূৰ্ণৰূপে উচ্ছন্ন কৰিম। যিদৰে মানুহে গোবৰৰ সাৰ শেষ নোহোৱালৈকে জ্বলাই থাকে, তোমাৰ পৰিয়ালৰ যি লোকৰ এই নগৰত মৃত্যু হ'ব তাক কুকুৰবোৰে খাব, আৰু যিজন লোক নগৰৰ বাহিৰত মৰিব তাক আকাশৰ চৰাইবোৰে খাব, কিয়নো মই জিহুৱাই এই কথা কৈছোঁ। এই হেতুকে সেই যাৰ বিৰামৰ পত্নী, তুমি উঠি ঘৰলৈ যোৱা। তুমি গৈ যেতিয়া নগৰত ভৰি দিবা তেতিয়াই অবিয়াৰ মৃত্যু হ'ব। তেতিয়া তাৰ কাৰণে সমুদায় ইজৰাইলে বিলাপ কৰি তাক মৈদাম দিব, কিয়নো যাৰ বিৰামৰ সম্বন্ধীয়া কেৱল এওঁহে মৈদাম পাব, কিয়নো যাৰ বিৰামৰ বংশৰ মাজৰ পৰা এওঁহে কিছু সৎস্বভাৱ ইজৰাইলৰ ঈশ্বৰ জিহুৱাৰ পক্ষত পোৱা গ'ল। তদুপৰি যিদিনাই জিহুৱাই নিজে ইজৰাইলৰ ওপৰত এজন ৰজা উৎপন্ন কৰিব, সেইদিনাই তেওঁ যাৰ বিৰামৰ বংশক উচ্ছন্ন কৰিব, আৰু আজিয়ে সেই দিন আৰু এতিয়া উচ্ছন্ন কৰা সময়, কিয়নো জিহুৱাই ইজৰাইলক পানীৰ সোঁতত লৰি থকা নলৰ দৰে আঘাত কৰিব আৰু তেওঁ ইজৰাইলক তেওঁলোকৰ পূৰ্বপুৰুষসকলক দিয়া উত্তম দেশৰ পৰা উঘালি নদীৰ সিপাৰে সিঁচৰিত কৰিবৰ কাৰণ তেওঁলোকে নিজ নিজ আচেৰা মূৰ্তি নিৰ্মাণ কৰি জিহুৱাৰ খং উঠাবলৈ উত্তেজিত কৰিলে। যাৰ বিৰামে যি যি পাপ কৰিলে আৰু তেওঁৰ দ্বাৰাই ইজৰাইলৰ সন্তানসকলে যি পাপ কৰিলে, সেইবোৰ পাপৰ কাৰণে তেওঁ ইজৰাইলক ত্যাগ কৰিব। পাছত যাৰ বিৰামৰ পত্নী উঠি গৈ তিৰ্চালৈ আহিল। তাই দুৱাৰ দলিত ভৰি দিয়া মাত্ৰকে ল'ৰাটি মৰিল। তেতিয়া জিহুৱাই নিজৰ দাস অহিয়া ভাৱবাদীৰ মুখেৰে কোৱাৰ দৰে সমুদায় ইজৰাইলে তাক মৈদাম দিলে আৰু তাৰ কাৰণে বিলাপ কৰিলে। যাৰ বিৰামৰ অৱশিষ্ট বৃত্তান্ত অৰ্থাৎ তেওঁ কেনেকৈ যুদ্ধ কৰিছিল আৰু কি প্ৰকাৰে ৰাজ্য শাসন কৰিছিল চোৱা, তেওঁ বিৱৰণ ইজৰাইলৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত লিখা আছে। যাৰ বিৰামে 22 বছৰ ৰাজত্ব কৰি তেওঁ পূৰ্বপুৰুষসকলৰ লগত নিদ্ৰিত হ'ল। তাৰ পাছত তেওঁ পুত্ৰ নাদব তেওঁৰ পদত ৰজা হ'ল। সেই সময়ত চলোমনৰ পুত্ৰ ৰহবিয়াম যিহুদাৰ দেশৰ ওপৰত ৰাজত্ব কৰিছিল। ৰহবিয়ামে 41 বছৰ বয়সত ৰজা হৈছিল আৰু তেওঁ যিহুৱাই নিজ নাম স্থাপন কৰিবৰ অৰ্থে ইজৰাইলৰ সকলো ফৈদৰ মাজৰ পৰা মনোনীত কৰা নগৰ জিৰচালেমত 17 বছৰ ৰাজত্ব কৰিলে। তেওঁৰ মাতৃৰ নাম আছিল অমুনীয়া নয়মা। যিহুদাই যিহুৱাৰ সাক্ষাতে কু আচৰণ কৰিলে। তেওঁলোকে তেওঁলোকৰ পূৰ্বপুৰুষসকলে কৰা কাৰ্যতকৈও তেওঁলোকৰ দ্বাৰাই তেওঁ অন্তজ্বালা অধিককৈ জন্মালে, কিয়নো তেওঁলোকে প্ৰত্যেক ওখ পৰ্বতত আৰু প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত নিজৰ কাৰণে পবিত্ৰ ঠাইবোৰ স্তম্ভ আৰু আচেৰা মূৰ্তিবোৰ যুগুত কৰিলে। সেই দেশত ৰাতি ক্ৰিয়া কৰা পুৰুষসকলো আছিল, যিহুৱাই ইজৰাইলৰ সন্তানসকলৰ সন্মুখৰ পৰা যি জাতি দূৰ কৰিছিল সেই জাতিৰ ঘিনলগীয়া কাৰ্যবোৰ দৰে তেওঁলোকে কাৰ্য কৰিব ধৰিলে। পাছৰ ৰহবিয়ামৰ ৰাজত্বৰ 5ম বছৰত মিছৰৰ ৰজা চিচকে জিৰচালেমৰ বিৰুদ্ধে উঠি আহিল। তেওঁ যিহুৱাৰ গৃহত আৰু ৰাজগৃহত সাঁচি থোৱা বস্তুবোৰ লৈ গ'ল। তেওঁ সকলো বস্তুৰে লৈ গ'ল আৰু চলোমনে সজা সোণৰ ঢালবোৰো তেওঁ লৈ গ'ল। তেতিয়া ৰজা ৰহবিয়ামে সেইবোৰৰ সলনি পিতলৰ ঢাল কৰাই ৰাজগৃহৰ দুৱাৰ ৰখীয়া পহৰীবোৰৰ অধ্যক্ষসকলৰ হাতত সোধাই দিলে। তাতে যেতিয়াই ৰজাই জিহুৱাৰ গৃহত সোমাই পহৰীবোৰে সেই ঢালবোৰ কঢ়িয়াই লৈ যায়, পাছত আকৌ পুনৰাই পহৰীৰ কোঠালীলৈ ঘূৰাই লৈ আহে। ৰহবিয়ামৰ অৱশিষ্ট বৃত্তান্ত, তেওঁ কৰা সকলো কাৰ্যৰ কথা জানো যিহুদাৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত লিখা নাই। ৰহবিয়াম আৰু যাৰবিয়াম ৰজাৰ মাজত সদায় যুদ্ধ লাগি আছিল। পাছৰ ৰহবিয়াম তেওঁ পূৰ্বপুৰুষসকলৰ লগত নিদ্ৰিত হ'ল আৰু নিজ পূৰ্বপুৰুষসকলৰ লগত দাউদৰ নগৰত তেওঁক মৈদাম দিয়া হ'ল। তেওঁ মাকৰ নাম অমুনীয়া নয়মা। পাছত তেওঁ পুত্ৰ অবিয়াম তেওঁ পদৰ ৰজা হ'ল।